ফিলিপিয়া অধ্যায় দুই। এতেকে খ্রিস্তত যদি কোনো আশ্বাস, প্রেমর যদি কোনো সান্ত্বনা, আত্মার যদি কোনো সহভাগিতা, আৰু যদি কোনো স্নেহ আৰু করুণা থাকে, তেন্তে তোমালোকে একে বিষয় ভাবি, একে প্রেমর, এক মনের আর এক ভাবর লোক হই মোর আনন্দ পরিপূর্ণ করা। তোমালোকে বিরোধ বা অনর্থক দর্পেরে একো নকৰিবা, কিন্তু নম্রভাবে প্রত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা। প্রতিজনে নিজৰ বিষয়ে নহয় অন্যৰ বিষয়ে চাও।
খ্রিস্ট যীশুত যি ভাব সেই তোমালোকতো হওক। তেওঁ ঈশ্বৰৰূপী থাকোতে ঈশ্বৰৰ সমান হোৱাকেই কাঢ়ি লোৱা বুলি নামানিলে, কিন্তু নিজকে শূন্য কৰি দাসৰ ৰূপ ধাৰণ কৰি মানুহৰ নিচিনা হল, আৰু আকাৰ প্ৰকাৰত মানুহৰ দৰে হৈ নিজকে সৰু কৰি মৃত্যুলৈকে, এনেকেই ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হল। এই হেতুকে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যেন যীশুৰ নামত আঁঠু লয় আৰু যীশুখ্ৰীষ্ট হে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ গৌৰৱৰ অৰ্থে সকলো জীৱাই স্বীকাৰ কৰে, এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে আৰু সকলো নামতকৈ এই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে।
এতেকে হে মোৰ প্ৰিয়বিলাক, তোমালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিলা, তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ, কেৱল সেইদৰে নহয়, কিন্তু এতিয়া মোৰ অসাক্ষাতে আৰু অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা। কিয়নো ঈশ্বৰেই নিজৰ হিত সংকল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য সাধন কৰা এই উভয়ৰ সাধনকৰ্তা হৈছে। যি কুটিল আৰু বিপথগামী লোকৰ মাজত তোমালোকে জীৱনৰ বাক্য ধাৰণ কৰি জগতত দীপ্তি স্বৰূপে প্ৰকাশ পাইছা, তেওঁবিলাকৰ মাজত তোমালোক নিৰ্দোষী আৰু শুদ্ধ হৈ ঈশ্বৰৰ নিষ্কলংক সন্তান হ'বৰ কাৰণে বিবাদ আৰু তৰ্ক বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম কৰা। এই খ্ৰীষ্টৰ আগমনৰ দিনত মোলৈ শ্লাঘাৰ কাৰণ হ'ব, কিয়নো মই বৃথা দৌৰ মৰা নাই আৰু বৃথা পৰিশ্ৰমো কৰা নাই, কিন্তু তোমালোকৰ বিশ্বাসস্বৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত যদিও মই নৈবেদ্যস্বৰূপে ধলা যাওঁ, তথাপি মই আনন্দ কৰোঁ আৰু তোমালোক সকলোৰে সৈতেও আনন্দ কৰোঁ। এই বিষয়ে তোমালোকো আনন্দ কৰা আৰু মোৰে সৈতেও আনন্দ কৰা। কিন্তু তোমালোকৰ বিষয়ে জানি মই যেন সন্তুষ্ট হ'ম, এই নিমিত্তে অলপতে তোমালোকৰ তালৈ তিমথিয়ক পঠাবলৈ মই প্ৰভু যীশুত আশা কৰিছোঁ। কিয়নো যিজনে তোমালোকৰ বিষয়ে সঁচাকৈ চিন্তা কৰিব, এনে মনৰ লোক মোৰ আন কোনো নাই। কাৰণ সকলোৱে যীশুখ্ৰীষ্টৰ বিষয়ে নহয় নিজৰ বিষয়ে চেষ্টা কৰে, কিন্তু তেওঁৰ পৰীক্ষাসিদ্ধ গুণ অৰ্থাৎ পিতৃৰ লগত পুত্ৰ যেনে, তেওঁ তেনেকৈ মোৰ লগত যে শুভবাৰ্তাৰ নিমিত্তে দাস্য কৰ্ম কৰিলে তাক তোমালোকে জানি আছা। এতেকে মোৰ যি ঘটিব তাক জনা মাত্ৰে তেওঁকেই পঠাবলৈ মই আশা কৰিছোঁ, আৰু মই নিজেও অলপতে যাম, ইয়াকে প্ৰভুত বিশ্বাস কৰিছোঁ। কিন্তু মোৰ অভাৱত সেৱা শুশ্ৰূষা কৰোতা তোমালোকৰ পাচনি, অথচ মোৰ ভাই সহকাৰীৰ সহসেনা যি পাপ্ৰদীত, তেওঁক তোমালোকৰ তালৈ পঠাবলৈ প্ৰয়োজন দেখিলোঁ, কিয়নো তেওঁ তোমালোক সকলোৰে নিমিত্তে হাবিয়াস কৰিছিল, আৰু তোমালোকে তেওঁ নৰিয়া পৰাৰ বাৰ্তা শুনাৰ কাৰণে তেওঁ বৰ উদ্বিগ্ন হৈছিল। তেওঁ নৰিয়া পৰি মৃতপ্ৰায় হৈছিল, হয়, কিন্তু ঈশ্বৰে তেওঁলৈ দয়া কৰিলে। অকল তেওঁলৈ নহয়, কিন্তু মোৰ দুখৰ ওপৰত আৰু দুখ যেন নঘটে, এই কাৰণে মোলৈকো দয়া কৰিলে। এতেকে তোমালোকে তেওঁক দেখি যেন পুনৰাই আনন্দ কৰা, আৰু মোৰ শোকো যেন কম হয়, এই কাৰণে তেওঁক অতি বেগাই পঠালো। এতেকে সম্পূৰ্ণ আনন্দেৰে তোমালোকে প্ৰভু তেওঁক গ্ৰহণ কৰিবা আৰু তেনেকুৱা মানুহক আদৰণীয় জ্ঞান কৰিবা, কিয়নো মোৰ সেৱা শুশ্ৰূষাত তোমালোকৰ যি ত্ৰুটি আছিল তাক সম্পূৰ্ণ কৰিবলৈ তেওঁ প্ৰাণপণ কৰি খ্ৰীষ্টৰ কাৰ্যৰ নিমিত্তে মৃতপ্ৰায় হৈছিল।